এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। প্ৰস্তাৱনা যিকোনো সংবিধানৰ আত্মাস্বৰূপ আৰু ইয়াক সলনি কৰিব পৰা নাযায় বুলি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। ভাৰতে 5 বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত 78% হ্ৰাস কৰাৰ বিশেষ কৃতিত্ব অৰ্জন কৰিছে। চৰকাৰে কৃষি বন পালনৰ প্ৰসাৰৰ উদ্দেশ্যে কৃষিভূমিত থকা গছ কটাৰ আদৰ্শ নিয়ম জাৰি কৰিছে আৰু পাকিস্তানৰ উত্তৰ পশ্চিম প্ৰান্তত সংঘটিত আত্মঘাতী আক্ৰমণত 16 গৰাকী সৈনিকে প্ৰাণ হেৰুৱাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব মন কী বাত অনুষ্ঠানৰ 123 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। এই অনুষ্ঠান আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগেও শুনিব পৰা যাব। আকাশবাণীৰ বাতৰি সেৱা বিভাগ, ডিজি নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান পোনপটীয়া প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিৰ ঠিক পাছতে আকাশবাণীয়ে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। প্ৰস্তাৱনা যিকোনো সংবিধানৰ আত্মাস্বৰূপ আৰু ইয়াক সলনি কৰিব পৰা নাযায় বুলি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ বাহিৰে আন কোনো সংবিধানৰ প্ৰস্তাৱনা সলনি কৰা হোৱা নাই। তেওঁ কয় যে প্ৰস্তাৱনাৰ আধাৰত সংবিধান বিকশাই তোলা হয় যদিও জৰুৰীকালীন অৱস্থাত জনসাধাৰণৰ প্ৰায় পৰাধীন হৈ থকা সময়ত ভয়াৱহভাৱে প্ৰস্তাৱনাত সলনি কৰা হৈছিল। জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু অখণ্ডতাৰ দৰে শব্দ অন্তৰ্ভুক্ত কৰাটো সংবিধান প্ৰণেতাসকলৰ বিচাৰধাৰাৰ সৈতে বিশ্বাসঘাত আছিল বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে এই কাৰ্য দেশৰ হাজাৰ হাজাৰ বছৰ পুৰণি সভ্যতাগত সম্পত্তি আৰু জ্ঞানক হেয় প্ৰতিপন্ন কৰাৰ বাহিৰে আন একো নহয়। বৰ্তমান সময়তো সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ বাৰ্তাৰ প্ৰাসংগিকতাৰ বিষয়ে আলোকপাত কৰি শ্ৰীধনখড়ে কয় যে আম্বেদকাৰৰ জনসাধাৰণৰ হৃদয়ত আছে আৰু সাম্প্ৰতিক সময়তো দেশবাসীৰ বাবে তেওঁৰ বাৰ্তাৰ প্ৰাসংগিকতা অক্ষুণ্ণ আছে। ভাৰতে 5 বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত 78% হ্ৰাস কৰাৰ বিশেষ কৃতিত্ব অৰ্জন কৰিছে। ভাৰতে এই ক্ষেত্ৰত 81% বিশ্বজনীন হাৰতকৈও উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰসংঘৰ শিশু মৃত্যুৰ হাৰ সম্পৰ্কীয় আনুমানিক প্ৰতিবেদন অনুসৰি ভাৰতত নৱজাতকৰ মৃত্যুৰ হাৰো বিশ্বজনীন 54%ৰ তুলনাত 70% হ্ৰাস পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে টীকাকৰণ প্ৰক্ৰিয়াৰ সংস্কাৰৰ লগতে এই প্ৰক্ৰিয়াৰ আওতাৰ বাহিৰত থকাসকলক সামৰি লোৱাৰ বাবে সক্ৰিয় আৰু সৰ্বাত্মক দৃষ্টিভংগী গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে টীকাকৰণ সবাতোতকৈ শক্তিশালী আৰু ফলপ্ৰসূ ৰাজহুৱা স্বাস্থ্য উপায়সমূহৰ অন্যতম। সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচীৰ জৰিয়তে টীকাকৰণৰ প্ৰতি ভাৰতৰ অভূতপূৰ্ব প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ পাইছে আৰু এই কাৰ্যসূচীৰ অধীনত বছৰি 2,90,00,000 গৰ্ভৱতী মহিলা তথা 2,60,00,000 নৱজাতকক বিনামূলীয়া টীকা প্ৰদান কৰি অহা হৈছিল। টীকাকৰণ অভিযানৰ নিৰন্তৰ কাৰ্যৰূপায়ণৰ ফলত ভাৰতৰ মুঠ জনসংখ্যাৰ ভিতৰত ড'জ গ্ৰহণ নকৰা শিশুৰ সংখ্যা 2024 চনত 0.06% হ্ৰাস পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত ঐতিহাসিক সাফল্য অৰ্জন কৰা বুলি শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডভিয়াই প্ৰকাশ কৰিছে। দেশৰ 94 কোটি অধিক জনসাধাৰণে এই সুবিধা লাভ কৰিছে। ভাৰতৰ সামাজিক সুৰক্ষাৰ শক্তিশালী, সৰ্বাত্মক আৰু পৰিৱৰ্তনকামী যাত্ৰাৰ কথা স্বীকাৰ কৰাৰ বাবে ডঃ মাণ্ডভিয়াই আজি সামাজিক মাধ্যমযোগে আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থাৰ সঞ্চালক প্ৰধান গিলবৰ্ড হোংবোৰ শলাগ লয়। শ্ৰীহোংবোই ভাৰতত সামাজিক সুৰক্ষা ব্যৱস্থাই সামৰি লোৱা লোকৰ সংখ্যা 2019 চনৰ 25%ৰ পৰা 2025 চনত 64%লৈ বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ সৈতে কথা পাতে। বুধবাৰে এক্সিমো 4 অভিযানৰ অংশ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আন 3 গৰাকী মহাকাশচাৰীৰ সৈতে মহাকাশলৈ ৰাওনা হৈছিল। ইয়াৰে 4 দশক পূৰ্বে উইং কামাণ্ডাৰ ৰাকেশ শৰ্মাই 1984 চনত ৰাছিয়াৰ অভিযানৰ অধীনত মহাকাশলৈ গৈছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰকাৰে কৃষি বন পালনৰ প্ৰসাৰৰ উদ্দেশ্যে কৃষিভূমিত থকা গছ কটাৰ আদৰ্শ নিয়ম জাৰি কৰিছে। কৃষকসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰা, বনাঞ্চলৰ বাহিৰত গছৰ সংখ্যা বৃদ্ধি কৰা, জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰা, কাঠৰ আমদানি হ্ৰাস কৰা আৰু মাটিৰ বহনক্ষম ব্যৱহাৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই নিয়মাৱলী জাৰি কৰা হৈছে। পেৰিছ চুক্তিৰ অধীনত ভাৰতৰ জলবায়ু লক্ষ্যত পূৰণত সহায় হোৱাকৈ এই নিয়মাৱলী বিকশাই তোলা হৈছে। পৰিৱেশ মন্ত্ৰালয়ে সকলো ৰাজ্যৰ মুখ্য সচিবলৈ লিখা এখন পত্ৰত এই বুলি কৈছে যে কৃষি বন পালনৰ ব্যৱসায় সুগম কৰি তোলা আৰু কৃষকসকলক কোনো ধৰণৰ প্ৰক্ৰিয়াগত বাধা অবিহনে খেতিত গছ গছনিকো অন্তৰ্ভুক্ত কৰাৰ বাবে উৎসাহ যোগোৱাৰ উদ্দেশ্যে এই নিয়মাৱলী যুগুতাই উলিওৱা হৈছে। আদৰ্শ নিয়ম অনুসৰি কাঠ আধাৰিত উদ্যোগ স্থাপন আৰু নিয়ন্ত্ৰণ নিয়মাৱলী 2016ৰ অধীনত ইতিমধ্যে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ সমিতিসমূহে এই নিয়মৰ বাবেও সমিতি হিচাপে কাম কৰিব। এই সমিতিত এতিয়াৰে পৰা ৰাজহ আৰু কৃষি বিভাগৰ বিষয়াসকলকো অন্তৰ্ভুক্ত কৰা হ'ব। সমিতিসমূহে বন পালনৰ প্ৰসাৰৰ বাবে গছ কটা আৰু পৰিবহন নিয়মাৱলী সৰল কৰি কৃষিভূমিৰ পৰা কাঠৰ, বিশেষকৈ বাণিজ্যিক মূল্যসম্পন্ন গছৰ উৎপাদন বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰক পৰামৰ্শ আগবঢ়াব। আবেদকসকলে ৰাষ্ট্ৰীয় কাঠ ব্যৱস্থাপনা প্ৰণালী পৰ্টেলত বাগিচাৰ পঞ্জীয়ন কৰিব লাগিব। তেওঁলোকে ভূমিৰ মালিকীস্বত্বৰ সবিশেষ আৰু কৃষিভূমিৰ স্থানৰ বিষয়ে উল্লেখ কৰিব লাগিব। পাকিস্তানৰ উত্তৰ পশ্চিম প্ৰান্তত আজি সংঘটিত আত্মঘাতী আক্ৰমণত 16গৰাকী সৈনিকে প্ৰাণ হেৰুৱায় আৰু 29জন লোক আহত হয়। আহতসকলৰ ভিতৰত 10গৰাকী সৈনিক আৰু 19গৰাকী অসামৰিক লোক আছে। এখন আত্মঘাতী বোমাৰুৱে বিস্ফোৰক সামগ্ৰী ভৰ্তি এখন বাহনেৰে সেনাবাহিনীৰ কনভয়ত খুন্দা মৰাৰ ফলত এই লোককেইজনৰ হতাহত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বিস্ফোৰণৰ ফলত দুটা ঘৰৰ মূধচ খহি পৰে আৰু 6টি শিশু আহত হয়। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাকিস্তানী তালিবানৰ পৃষ্ঠপোষকতাত প্ৰাপ্ত হাফিজ গুল বাহাদুৰৰ সশস্ত্ৰ গোটৰ আত্মঘাতী বোমাৰু শাখাই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। পশ্চিমবংগ আৰক্ষীয়ে কলকাতাৰ এখন আইন মহাবিদ্যালয়ত সংঘটিত দলীয় ধৰ্ষণৰ গোচৰত এজন নিৰাপত্তাৰক্ষীক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তজনক আজি আদালতৰ সন্মুখত হাজিৰ কৰোৱা হয়। ইয়াৰ আগেয়ে কলকাতা আৰক্ষীয়ে এই গোচৰৰ সংক্ৰান্তত এজন প্ৰাক্তন ছাত্ৰসহ মুঠ 3জন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত বাতৰি অনুসৰি অভিযুক্ত কেইজনৰ পশ্চিমবংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছৰ সৈতে সম্পৰ্ক আছিল। অভিযুক্ত 3জনক মঙলবাৰলৈ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বিৰোধী দলসমূহে এই ঘটনাক লৈ আজি কলকাতাৰ প্ৰতিবাদী সমদল উলিয়ায়। গাজাত যোৱা নিশাৰ পৰা পুৱালৈকে ইজৰাইলে চলোৱা বিমান আক্ৰমণত কমেও 49জন লোকে প্ৰাণ হেৰুৱায়। চিফা হস্পিতালৰ কৰ্মচাৰীৰ পৰা জানিব পৰা মতে নিহতসকলৰ ভিতৰত পেলেষ্টাইন ষ্টেডিয়াম আৰু সমীপৰ 8টা অট্টালিকাত আশ্ৰয় লৈ থকা 12জন লোক আছে। বৰ্ধিত আক্ৰমণৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এসপ্তাহৰ ভিতৰত যুদ্ধবিৰতি চুক্তি হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। ইজৰাইলৰ সামৰিক পৰিক্ৰমা মন্ত্ৰী ৰোম ডৰ্মৰ আলোচনাৰ বাবে ৱাশ্বিংটনলৈ অহাৰ সম্ভাৱনা আছে। চৰকাৰে ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া পৰাগ জৈনক দুবছৰৰ বাবে ৰিচাৰ্চ এণ্ড এনালাইচিছ উইংছৰ পৰৱৰ্তী সচিব হিচাপে নিযুক্তি দিছে। ভাৰতীয় আৰক্ষী সেৱাৰ 1989 বেটছৰ পাঞ্জাব কেডাৰৰ বিষয়া পৰাগ জৈন ৰবি সিংহালৰ স্থলাভিষিক্ত হ'ব। কেবিনেটৰ নিযুক্তি কমিটীয়ে পৰাগ জৈনৰ নিযুক্তিত ইতিমধ্যে অনুমোদন জনাইছে। ৰেল আৰু তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি কলকাতাৰ ভাষা ভৱনত অনুষ্ঠিত লঘু উদ্যোগ ভাৰতী উদ্যোক্তা সন্মিলনত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে ছাত্ৰাগাছি ৰেল ষ্টেচনৰ পৰা পুৰুলীয়া বংকুৰা হৈ হাওৰালৈ এখনি বৈদ্যুতিক যাত্ৰীবাহী ৰেলৰ সেৱা তেওঁ মুকলি কৰে। তেওঁ লগতে অমৃত ভাৰত ষ্টেচনৰ আঁচনিৰ অধীনৰ কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। প্ৰস্তাৱনা যিকোনো সংবিধানৰ আত্মাস্বৰূপ আৰু ইয়াক সলনি কৰিব পৰা নাযায় বুলি উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে প্ৰকাশ কৰিছে। ভাৰতে 5 বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত 78% হ্ৰাস কৰাৰ বিশেষ কৃতিত্ব অৰ্জন কৰিছে। চৰকাৰে কৃষি বন পালনৰ প্ৰসাৰৰ উদ্দেশ্যে কৃষিভূমিত থকা গছ কটাৰ আদৰ্শ নিয়ম জাৰি কৰিছে আৰু পাকিস্তানৰ উত্তৰ পশ্চিম প্ৰান্তত সংঘটিত আত্মঘাতী আক্ৰমণত 16গৰাকী সৈনিকে প্ৰাণ হেৰুৱাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।